জিহিজকেল ছয় অধ্যায়। ইজৰাইলৰ পৰ্বতবোৰৰ বিৰুদ্ধে কোৱা ভাববাণী। যিহুৱা বাক্য মোৰ ওচৰলৈ আহিল আৰু তেওঁ ক'লে, হে মনুষ্য সন্তান, ইজৰাইলৰ পৰ্বতবোৰৰ ফাললৈ মুখ কৰি সেইবোৰৰ বিৰুদ্ধে ভাববাণী প্ৰচাৰ কৰা আৰু কোৱা, হে ইজৰাইলৰ পৰ্বতবোৰ, প্ৰভু যিহুৱাৰ বাক্য শুনা। প্ৰভু যিহুৱাই পৰ্বত, উপপৰ্বত, জুৰি, বৈ যোৱা ঠাই আৰু উপত্যকাবোৰক এই কথা কৈছে, চোৱা, মই তোমাৰ সৈতে তৰোৱাল আনাম আৰু তোমালোকৰ ওখ ঠাইবোৰ বিনষ্ট কৰিম। তাতে তোমালোকৰ যজ্ঞ বেদীবোৰ ধ্বংস কৰা হ'ব আৰু তোমালোকৰ সূৰ্য মূৰ্তিবোৰ ভঙা হ'ব। আৰু মই তোমালোকৰ হত লোকসকলক তোমালোকৰ মূৰ্তিবোৰৰ আগত পেলাম। আৰু মই ইজৰাইলৰ সন্তানসকলৰ হৰ তেওঁলোকৰ মূৰ্তিবোৰৰ আগত ৰাখিম আৰু তোমালোকৰ যজ্ঞ বেদীবোৰৰ চাৰিওফালে তোমালোকৰ হাড়বোৰ সিঁচৰিত কৰিম। তোমালোকৰ যজ্ঞ বেদীবোৰ উচ্ছন্ন আৰু ধ্বংস হ'বৰ কাৰণে আৰু তোমালোকৰ হাতৰ কাৰ্যবোৰ লোপ পাবৰ কাৰণে তোমালোকৰ আটাই বাসস্থানত নগৰবোৰ উচ্ছন্ন আৰু ওখ ঠাইবোৰ ধ্বংস কৰা হ'ব। আৰু তোমালোকৰ মাজত লোক হত হৈ পৰিব আৰু মই যে যিহুৱা তাক তোমালোকে জানিবা। তথাপি যেতিয়া দেশবোৰৰ মাজত তোমালোক ছিন্ন ভিন্ন হ'বা, তেতিয়া তৰোৱালৰ পৰা ৰক্ষা পোৱা তোমালোকৰ কেতবোৰ লোক যেন জাতিবোৰৰ মাজত হ'ব। এইকাৰণে মই এক অৱশিষ্ট ভাগ এৰিম আৰু মোৰ পৰা আঁতৰ হোৱা তেওঁলোকৰ বেইচালী মন আৰু তেওঁলোকৰ মূৰ্তি পাছে পাছে বিবিচাৰী হৈ যোৱা তেওঁলোকৰ চকুৰ যেতিয়া মই দমন কৰিম, তেতিয়া তোমালোকৰ ৰক্ষা পোৱা লোকসকলে তেওঁলোকক বন্দী কৰি নিয়া জাতিবোৰৰ মাজত মোক সোঁৱৰণ কৰিব আৰু তেওঁলোকৰ আটাই ঘৃণলগীয়া বস্তুৰ সম্পৰ্কে তেওঁলোকে কৰা মন্দ কাৰ্যৰ বাবে নিজৰ দৃষ্টিত নিজক ঘীণ কৰিব। আৰু মই যে যিহুৱা তাক তেওঁলোকে জানিব। মই যে তেওঁলোকলৈ এই অমংগল কৰিম, ইয়াক মই বৃথা কোৱা নাই। প্ৰভু যিহুৱাই এই কথা কৈছে, তুমি হাত তালি দি আৰু মাটিত ভৰি মাৰি ইজৰাইলৰ বংশৰ আটাই ঘীণলগীয়া কাৰ্যৰ বাবে হাই হাই কৰা, কিয়নো তেওঁলোক তৰোৱাল, আকাল আৰু মহামাৰীত পতিত হ'ব। দূৰৈত থকা লোক মহামাৰীত মৰিব, ওচৰত থকা লোক তৰোৱালত পতিত হ'ব, আৰু নগৰত অৱশিষ্ট থাকি অৱৰোধ হোৱা লোক আকালত মৰিব। এইদৰে মই তেওঁলোকৰ ওপৰত মোৰ ক্ৰোধ সিদ্ধ কৰিম। য'ত তেওঁলোকে নিজ নিজ দেৱতাৰ উদ্দেশ্যে সুগন্ধি দ্ৰব্য উৎসৰ্গ কৰিছিল, সেই ওখ গিৰিত, আটাই পৰ্বতৰ টিঙত, প্ৰত্যেক কেঁচাপতীয়া গছৰ তলত আৰু প্ৰত্যেক জোপোহা এলুন গছৰ তলত তেওঁলোকৰ যজ্ঞবেদীৰ চাৰিওফালে থকা নিজ মূৰ্তিৰ মাজত যেতিয়া তেওঁলোকৰ হত লোকসকল পৰি থাকিব, তেতিয়া মই যে যিহুৱা তাক তোমালোকে জানিবা। আৰু মই তেওঁলোকৰ সৈতে মোৰ হাত মেলিম, অৰণ্যৰ পৰা দিব্লালৈকে তেওঁলোকৰ দেশৰ আটাই বাসস্থান ধ্বংস আৰু উচ্ছন্ন কৰিম। তেতিয়া মই যে যিহুৱা তাক তেওঁলোকে জানিব।